يا أيها الذين آمنوا أطيعوا الله وأطيعوا الرسول وأولي الأمر منكم فإن تنازعتم في شيء فردوه إلى الله والرسول إن كنتم تؤمنون بالله واليوم الآخر ذلك خير وأحسن تأويلا.
هي مؤمن حقل তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাসূলৰ আনুগত্য কৰা লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ ক্ষমতাশীল সকলৰ তাৰ পিছত তোমালোকৰ মাজত কোনো বিষয়ক লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহৰ তেওঁৰ ৰাসূলৰ ওচৰত যদি তোমালোকে আল্লাহৰ আখিৰাতক বিশ্বাস কৰা এই পন্থাই হৈছে উত্তম আৰু পৰিণামত প্ৰকৃষ্টতৰ।